হোছেয়া ভাববাদী পুস্তক ছয় অধ্যায়। অনুতপ্তৰ বাবে আমন্ত্ৰণ। আহা, আমি যীহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ। তেওঁৱে আমাক ছিন্ন ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব। তেওঁৱে আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘাঁ পতিৰে বান্ধিও দিব। দুদিনৰ পাছত তেওঁৱে পুনৰাই আমাক জীৱন দিব। তৃতীয় দিনা তেওঁ আমাক তুলিব যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ। আহা, আমি যীহোৱাক জানো হওক, তেওঁক জানিবলৈ ওচৰ চাপি যাওঁ হওক। পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্ৰকাশিত হ'ব। বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰে তেওঁ আহিব। ইজৰাইল আৰু যীহুদাৰ কঠিন মন। হে ইফ্ৰইম, মই তোমাক লৈ কি কৰিম?
হে যীহুদা, তোমাক লৈয়ে বা কি কৰিম?
কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা, অতি শীঘ্ৰেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা। সেইকাৰণে মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড খণ্ডকৈ কাটিলোঁ। মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ। মোৰ বিচাৰৰ ৰায় তেওঁলোকৰ ওপৰত বিজুলী নিচিনাকৈ চমকি উঠিছে। কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূৰ্ণ প্ৰেমহে বিচাৰোঁ। মই বিচাৰোঁ মানুহে যেন হোম বলিতকৈ ঈশ্বৰৰ বিষয়ক জ্ঞান অধিককৈ লাভ কৰে। তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে। তেওঁলোকে মোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিলে। গিলিয়ত হৈছে দুষ্ট লোকসকলৰ নগৰ,
য'ত তেজময় পদচিহ্ন ভৰি আছে।
ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে। তেওঁলোকে ছিখিমলৈ যোৱাৰ বাটত মানুহক বধ কৰে, এনেকৈ ভয়ংকৰ অপৰাধমূলক কাৰ্য কৰে। ইজৰাইলীয়াসকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ। তাত ইফ্ৰইমীয়ে বিবিচাৰ কৰিছে আৰু ইজৰাইল অখুচি হ'ল। হে যীহুদা, তোমাৰ কাৰণে ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰাই স্থাপন কৰিম।